এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,319 গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান প্ৰদান, ৰাজ্য প্ৰশাসনিক আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে দিছপুৰৰ জনতা ভৱনৰ ব্লক বি আজি উদ্বোধন কাৰ্যসূচী, নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ এইটৰ খেলত ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকাৰ আৰু ভাৰত জিম্বাবৱেৰ মুখামুখি। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,319 গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে আজি অনুদান প্ৰদান কৰা হৈছে। এই আঁচনিৰ অধীনত চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীয়ে এবছৰৰ বাবে 2,500 টকাকৈ লাভ কৰিব। তদুপৰি শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত 2,112 গৰাকী গৱেষকক অনুদান দিয়া হৈছে। ইয়াৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন গৱেষণাৰ বাবে গৱেষকসকলক 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষকসকলক 40,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু আৰু দক্ষতা, নিয়োগ আৰু উদ্যমশীলতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে অংশ লৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ITI আৰু পলিটেকনিকসমূহত স্থাপন কৰা উদ্যোগ 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধন কৰে। এই অনুষ্ঠানতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰো শুভাৰম্ভ কৰিবলৈ লোৱা হৈছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2026-27 বৰ্ষত 47,395 গৰাকী ছাত্ৰৰ মাজত মুঠ 12 কোটি টকাৰ অনুদান প্ৰদান কৰিবলৈ লোৱা হৈছে। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে দিছপুৰৰ জনতা ভৱনৰ ব্লক বি আজি উদ্বোধন কৰা হ'ব। 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অত্যাধুনিক ভৱনত লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন আৰু জলসম্পদ সচিবালয়ৰ লগতে জলসিঞ্চন সঞ্চালকালয় থাকিব। ভৱনটোৰ প্ৰতিটো মহলাতে উন্নতমানৰ দৃশ্যশ্ৰব্য ব্যৱস্থাসহ আলোচনা কক্ষ, কৰ্মচাৰীৰ বাবে কৰ্পৰেট শৈলীৰ কৰ্মক্ষেত্ৰ, জ্যেষ্ঠ বিষয়া আৰু মন্ত্ৰীৰ বাবে পৃথক কক্ষকে ধৰি অন্যান্য সুবিধাসমূহ থাকিব। জনতা ভৱনত আজি সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্লকটো উদ্বোধন কৰিব। অনুষ্ঠানত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত থকাৰ কথা। নাগালেণ্ডত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ 2026ৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ সহযোগত আৰু নাগপুৰৰ দক্ষিণ মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ পূব সীমান্তৰ সমৃদ্ধ লোক সংস্কৃতি আৰু জনজাতীয় সাংস্কৃতিক সম্পদৰ সংৰক্ষণৰ লগতে পৰম্পৰাগত শিল্পীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা। ইপিনে অসম আৰু নাগালেণ্ডৰ মাজত সমন্বয়ৰ বাৰ্তাৰে যোৰহাট জিলাৰ মৰিয়নীত কাইলৈৰ পৰা চুকাফা নাট্য মহোৎসৱৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ বাবে এই উৎসৱ শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।
এইবাৰ আমি অলপ ব্যতিক্ৰম কৰিব বিচাৰিছো। অসম নাগালেণ্ড সমন্বয়ৰ বাৰ্তাৰ লগতে, উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ৰ বাৰ্তাৰ লগতে আমাৰ ঐতিহাসিক যি আমাৰ সমল, আমাৰ ঐতিহাসিক যিবোৰ কাহিনীসমূহ ৰাইজৰ আগত নাট্য মাধ্যমেৰে বা সাংস্কৃতিক মাধ্যমে আমি দেখুৱাব বিচাৰিছো। লগতে এটা আলোচনা চক্ৰ লৈছো, যি আলোচনা চক্ৰত বিদ্বান ব্যক্তি, বুৰঞ্জীবিদ আমাৰ সকলোৱে অংশগ্ৰহণ কৰিব। লগতে সেই আলোচনা চক্ৰটোৰ বিষয়বস্তুটোৱে হৈছে হেৰুৱা স্বাধীনতাৰ উদ্ধাৰৰ প্ৰথমখন ৰণ। আচলতে ব্ৰিটিছ বিৰোধী যিখন ৰণ হৈছিল গমধৰৰ নেতৃত্বত 1826 চনৰ পিছৰ পৰ্যায়ত যিখন ৰণ হৈছিল গমধৰ বিদ্ৰোহ, সেই বিদ্ৰোহৰ বিষয়ে আলোচনা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, কোনো গম নাপায় অসমৰ বুৰঞ্জীত হয়তো উল্লেখ নাই, কিন্তু সাঁচিপাতৰ বুৰঞ্জীত আপোনালোকে দুই এঠাইত পাব পাৰে যে সেই সময়ত গমধৰ বিদ্ৰোহত যি ৰণস্থলী আছিল সেয়া হৈছে আমাৰ ঐতিহাসিক এই গাঁওখন, বঙেল গাঁও।
অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্জিত ছুটী 15 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। ৰাজ্যৰ বিত্ত বিভাগে অসম ছুটী সংশোধন বিধি 2026 সন্দৰ্ভত এই অধিসূচনা জাৰি কৰিছে। ৰাজপত্ৰিত অধিসূচনাত প্ৰকাশ পোৱাৰ পাছতে বিধি কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলৰ দৰে আৰ্জিত ছুটী প্ৰদান কৰিবলৈ শিক্ষক সমাজে দাবী উত্থাপন কৰি আহিছে। এই অনুসৰি চৰকাৰে শেহতীয়াকৈ শিক্ষকসকলক ছুটী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
অনুষ্ঠানত আগ্রহী শ্রোতাসকলে সেইগৰাকী ব্যক্তির সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 0361-266-1876 আৰু 0361-266-2325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02
খানাপাৰা কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত আজিৰে পৰা 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণীয়ে অংশ লৈছে। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফুল, ফলমূল, চাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিও অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত কেইবাটাও গুৰুত্বপূৰ্ণ অন্তৰ্দেশীয় জলপথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বগীবিল আৰু ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ তথা ডিব্ৰুগড়ৰ ঐতিহ্য ভৱন অন্যতম। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। শিৱসাগৰ জিলাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি ঘাইপথ নিগম লিমিটেডক দিয়া নিৰ্দেশসমূহ সঠিক ৰূপত কাৰ্যকৰী হৈছে নে নাই সেই বিষয়ে জিলাখনৰ আয়ুক্ত আজি বুজ লয়। আয়ুক্তগৰাকীয়ে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াৰ সৈতে জিলাখনৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰা সন্দৰ্ভতো আলোচনা কৰে। তেওঁ লগতে এই সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহক তাৎক্ষণিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইতিহাস প্ৰসিদ্ধ ৰহাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ অহা 4 মাৰ্চত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰ ৰাজ্যৰ বাবে মুকলি কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ অসমৰ গৌৰৱময় ইতিহাসৰ উজ্জ্বল চানেকি। বীৰ ৰজা জোঙাল বলহুৰ শৌৰ্য বীৰ্যৰ কাহিনী আৰু মধ্য অসমৰ অতীত গৌৰৱৰ প্ৰতীক জোঙাল বলহু গড় সংৰক্ষণৰ অভাৱত লুপ্তপ্ৰায় হৈছিল যদিও ৰাজ্য চৰকাৰে অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে এই স্থান বিকশাই তুলিছে। এই পৰ্যটন ক্ষেত্ৰ সংগ্ৰহালয়, অতিথিশালা, ৰংমহল, তিৱাসকলৰ চামাদি বা ডেকাচাং, বৰঘৰ, শিশুৰ উমলাবনকে ধৰি বিভিন্ন উপাদানেৰে সমৃদ্ধ কৰা হৈছে। তদুপৰি পুখুৰীৰ পাৰৰ শোভাবৰ্ধন কৰি নৌকা বিহাৰৰো সুবিধা ৰখা হৈছে। ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰি এই ক্ষেত্ৰ অধিক জীৱন্ত কৰি তোলাৰো প্ৰয়াস কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8ৰ এখন খেলত ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। সন্ধিয়া 7 বজাত চেন্নাইৰ MH চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ভাৰত জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8ৰ এখন খেলত নিউজিলেণ্ডে শ্ৰীলংকাক 61 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সোৱাদত নিউজিলেণ্ডে ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা সুদৃঢ় কৰাৰ বিপৰীতে শ্ৰীলংকাই প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈছে। কালিৰ খেলখনত শ্ৰীলংকাই 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 107 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 168 ৰাণ সংগ্ৰহ কৰে। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা 3দিনীয়াকৈ ফিট ইণ্ডিয়া মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 29 আগষ্টত শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ বিষয়টো দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তোলাৰ লক্ষ্যস্বৰূপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহোৎসৱত জুম্বা, যোগ কৰ্মশালা, পৰম্পৰাগত খেল ধেমাৰিকে ধৰি বিভিন্ন বয়সৰ লোকৰ বাবে ভিন ভিন সত্ৰৰ আয়োজন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত 48,319 গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে অনুদান বিতৰণ, ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে দিছপুৰৰ জনতা ভৱনৰ ব্লক বি আজি উদ্বোধন কাৰ্যসূচী, নাগালেণ্ডত আজিৰে পৰা 3দিনীয়াকৈ উত্তৰ পূব বসন্ত উৎসৱ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ 8ৰ খেলত ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকাৰ আৰু ভাৰত জিম্বাবৱেৰ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।